وَيَقُولُ الَّذِينَ كَفَرُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَةٌ مِّن رَّبِّهِ إِنَّمَا أَنتَ مُنذِرٌ وَلِكُلِّ قَوْمٍ هَادٍ
আর যে হকলে কুফরি কৰিছে সিহতে কয় ইয়ৰ প্ৰতিপালকৰ তৰফৰ পৰা ইয়ৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয় নিশ্চয় তুমি হৈছে এজন সতৰ্ককাৰী আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক